হেল্ল' এইটো মণ্টু বৰাৰ নম্বৰ হয়নে?
হয় হয়
হয় মই কৃষি বিভাগৰ ফালৰ পৰা ফোন কৰিছিলোঁ। আপুনি যোৱা 18 ফেব্ৰুৱাৰী তাৰিখে আপুনি কৃষি বিভাগৰ ফালৰ পৰা অনুষ্ঠিত কৰা এখন কৰ্মশালাত ভাগ লৈছিলে আৰু আপুনি কৃষি বিভাগৰ ফালৰ পৰা এখন চাৰ্টিফিকেট পাইছিলে মোবাইলৰ টেলিগ্ৰাম চেনেলত আৰু এখন আপুনি বিত্তীয় স্বাস্থ্য জৰীপ বুলি ফৰ্ম ফিল আপ কৰিছিলে। আপোনাৰ মনত পৰিছেনে? সেই নাম্বাৰটোত আপোনালোকে ফোন কৰি জানিব পাৰিব। তাতে মানে কি কেইজনমান বেংকৰ বিষয়া থাকে, তেওঁলোকে আপোনালোকক বেংক সম্পৰ্কীয় যিসমূহ মানে আপোনালোকৰ তথ্য জানিবলগীয়া থাকে তেওঁলোকৰ পৰা আপোনালোকে ইচ্ছা কৰিলে জানি ল'ব পাৰিব। আৰু আৰু আপুনি মোক যে তথ্যখিনি যে আপোনাক জনাই দিছোঁ আপুনি জানিব পাৰি ভাল পাইছেনে?
নিশ্চয় নিশ্চয় ভাল।
হয় 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 ঠিক আছে বাৰু দিয়ক, হয় ধন্যবাদ।